সুপার হিট 93.5 রেড এফএম মনে বিশ আপুনি শুনি আছে মর্নিং নাম্বার ওয়ান। আর অলপ আগতে মই আপোনাক কৈছিলোঁ যে উই আর দ্য ক্রিকেট ওয়ালা এফএম এন্ড ইউ অল আর ক্রিকেট ফ্যান্স, ইনফ্যাক্ট উই অল আর ক্রিকেট ফ্যান্স। সেইভাবে আমি লৈ নিলো রেড এফএম পর পালং তোর ক্রেজি ক্রিকেট ওয়ালা ফ্যান, যত আপুনি দেখাব লাগে আপনার ক্রেজি সাইড
রেড রেড এফএম পালং তোর ক্রেজি ক্রিকেট ওয়ালা ফ্যান।
ইয়েস, এতিয়া আপুনি কেনেধৰণে দেখুৱায় আপোনাৰ ক্ৰেজিয়েষ্ট ছাইড ৱেন ইট কামছ টু ক্ৰিকেট সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। তথাপি আপোনাক কৈ দিওঁ, ইট কেন বি এনিথিং লাইক ক্ৰিকেট ক্ৰেজি চেলফি লুক, অৰ ইফ ইউ হেভ কালেকশ্যন অফ পিকচাৰ্ছ কোলাজ কৰি সামথিং মেমৰেবল মুমেণ্ট অফ ক্ৰিকেট সেয়া আপুনি শ্বেয়াৰ কৰিব পাৰে, বা সামথিং ৰিলেটেড টু ক্ৰিকেট উইচ অনলি ইউ হেভ এণ্ড নোবডি এলছ হেজ, বা কিবা চাইল্ডহুড মেমৰিজ এছ'চিয়েটেড উইথ দেট স্পৰ্ট, বা এনেকুৱা কিছুমান ইনচিডেণ্ট, ফৰ এক্সাম্পল আপোনাক বোলে অফিচৰ পৰা ছুটিয়ে দিয়া নাই বাট ইউ ৱান্টেড টু ৱাচ দেট মেচ এণ্ড ইউ ৰিজাইন ফ্ৰম অফিচ এণ্ড ইউ লেভ দেট জব এণ্ড দেন ইউ ৱেণ্ট টু ৱাচ দেট মেচ, এনেকুৱা কিছুমান আছে ষ্টৰিজ, ৰাইট? যদি আপোনাৰ তেনেধৰণৰ কিবা ইণ্টাৰেষ্টিং এণ্ড ক্ৰেজি ষ্টৰি আছে শ্বেয়াৰ কৰক আমাক www.facebook.com/rjnavishredfm, আপুনি তাতে প্ৰেৰণ কৰিব পাৰে। ইফ ইউ ৱান্ট টু এছ এম এছ অৰ ইফ ইউ ৱান্ট টু হোৱাটছএপ 9950399935 নম্বৰত আপুনি জনাব পাৰে। এণ্ড এতিয়া মই কৈ দিওঁ আপোনাক কি হ'ব, তেতিয়া যোন হ'ব লাকি উইনাৰ তেওঁ পাব এটা মেগা প্ৰাইজ, উইচ ইজ মিট এণ্ড গ্ৰীট ষ্টাৰ ক্ৰিকেটাৰ্ছ এণ্ড ফ্লাই ডাউন টু ৱাচ আ ক্ৰিকেট মেচ। ইয়েছ, গতিকে খৰধৰ কৰক, এনেধৰণৰ লোভনীয় প্ৰাইজ পিছলি যাব নিদিব বছ, ঠিক আছে? এতিয়া এটা কাম কৰোঁ, আগবাঢ়ি যাম সুপহিট গীতৰ মাজলৈ। আহি আছে প্ৰেম লীলা ফ্ৰম প্ৰেম ৰতন ধন পায়ো 93.5 ৰেড এফ এম বজাতে ৰহক।